দ্বিতীয় করিন্থিয়া অধ্যায় 8। হে ভাই বিলাক, মাকিদোনিয়া দেশর মণ্ডলী বিলাকক দিয়া ঈশ্বরৰ অনুগ্রহৰ বিষয়ে মই তোমালোকক জনাও যে ক্লেশ রূপ মহাপরীক্ষাতো তেওঁবিলাকৰ আনন্দ অধিক হল, আর তেওঁবিলাকৰ অতি দরিদ্রতা দানশীলতারও ধনত উপচি পৰিল।
কিয়নো মই সাক্ষ্য দিছো যে তেওঁবিলাকে শক্তি অনুসারে এনেকে শক্তির অতিরিক্ত পরিমাণে নিজ ইচ্ছাৰে অনেক মিনতিৰে পবিত্ৰ লোকবিলাকৰ উপকাৰ কৰা কাৰ্যৰ সহভাগী হবলৈ পোৱা অনুগ্ৰহ আমাৰ আগত যাচনা কৰি কেৱল আমাৰ আশাৰ দৰে দিলে এনে নহয়, বৰং নিজকে ঈশ্বৰৰ ইচ্ছাৰে প্ৰথমে প্ৰভুৰ উদ্দেশ্যে শেষত আমাৰ উদ্দেশ্যে দান কৰিলে।
তাতে তিতে যেনেকৈ পূৰ্বে আৰম্ভ কৰিছিল তেনেকৈ এতিয়াও কৰি, যাতে তোমালোকক সেই অনুগ্ৰহটো পৰিপূৰ্ণ কৰিব তাৰ নিমিত্তে আমি তেওঁক উদগালো। কিন্তু তোমালোকে বিশ্বাস, বাক্য, জ্ঞান, সকলোবিধ যত্ন আৰু আমালৈ তোমালোকৰ প্ৰেম, এই সকলোতে যেনেকৈ উপচি পৰিছা তেনেকৈ সেই অনুগ্ৰহটো উপচি পৰিবলৈ চেষ্টা কৰা। এই কথা আজ্ঞা দি কৈছো এনে নহয়, কিন্তু আন মানুহৰ যত্নৰ দ্বাৰাই তোমালোকৰ প্ৰেমৰ সত্যতা পৰীক্ষা কৰিহে কৈছো। কিয়নো তোমালোক যেন আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দৰিদ্ৰতাৰ দ্বাৰাই ধনী হোৱা, এই নিমিত্তে তেওঁ ধনী হৈ যে দৰিদ্ৰ হল তেওঁৰ সেই অনুগ্ৰহ তোমালোকে জানি আছা। সেই বিষয়ে মই তোমালোকক পৰামৰ্শহে দিছো, কিয়নো এবছৰৰ আগেয়ে কেৱল কাৰ্য কৰিবলৈ নহয় ইচ্ছা কৰিবলৈকো আগহোৱা যি তোমালোক, তোমালোকৰ পক্ষে সেই উপযুক্ত।
কিন্তু ইচ্ছা কৰিবলৈ প্ৰস্তুততা যেনে তেনেকৈ শক্তি অনুসাৰে সিদ্ধিও যেন হয়, এই নিমিত্তে এতিয়া কাৰ্যও সিদ্ধ কৰা। কিয়নো যদি প্ৰস্তুততা থাকে তেন্তে শক্তি নথকাৰ দৰে নহয়, শক্তি থকাৰ দৰেহে কাৰ্য হয়। কিয়নো আনবিলাকলৈ শান্তি আৰু তোমালোকলৈ ক্লেশ হবলৈ নহয়, কিন্তু সমতাৰ নিয়ম অনুসাৰে হবলৈ, আৰু যাতে তেওঁবিলাকৰ উপচয়ত তোমালোকৰ অভাৱ পূৰ হয় তাৰ নিমিত্তে এই বৰ্তমান সময়ত তোমালোকৰ উপচয়ত তেওঁবিলাকৰ অভাৱ পূৰ হবলৈ সমতা জন্মিবলৈহে দান তোলা হৈছে। সেইদৰে লিখাও আছে, যিজনে অধিক গোটাইছিল জোখতকৈ তাৰ অধিক নহল, আৰু যিজনে অলপ গোটাইছিল তেওঁৰ কম নহল।
কিন্তু যি ঈশ্বৰে তোমালোকৰ অৰ্থে তিতৰ হৃদয়ত এই একে উৎসাহ জন্মাইছে তেওঁ ধন্য, কিয়নো তেওঁ মোৰ উদগনি গ্ৰহণ কৰিলে হয় কিন্তু তাতকৈও নিজে উৎসাহী হৈ নিজ ইচ্ছাৰে তোমালোকৰ ওচৰলৈ গ'ল।
আৰু শুভবাৰ্তাৰ সম্বন্ধে সকলো মণ্ডলীৰ মাজত অকল প্ৰশংসা পোৱা নহয়, প্ৰভুৰ গৌৰৱ আমাৰ প্ৰস্তুততাৰ অৰ্থে আমাৰ দ্বাৰাই সাধিত হ'ব লগা এই অনুগ্ৰহৰ কাৰ্যত আমাৰ সহযাত্ৰী হ'বলৈ মণ্ডলীবিলাকৰ দ্বাৰাই নিযুক্ত হোৱা এনে আমাৰ এজন ভাইক আমি তেওঁৰ লগত পঠাই দিলোঁ।
আৰু আমাৰ দ্বাৰাই সাধিত হ'ব লগা এই মহাদানৰ বিষয়ে কোনেও যেন আমাৰ বদনাম নকৰে তাৰ নিমিত্তে আমি সতৰ্ক হৈছো, কিয়নো অকল প্ৰভুৱে দেখাতে নহয় মানুহে দেখাতেও যি যি কৰা উচিত হয় তালৈ আমি চিন্তা কৰিছো। আৰু যি ভাইক আমি অনেকবাৰ অনেক বিষয়ত পৰীক্ষা কৰি উৎসাহী পালোঁ, আৰু তোমালোকলৈ তেওঁৰ দৃঢ় প্ৰত্যয়ৰ কাৰণে এতিয়া আৰু অধিক উৎসাহী হৈছে, আমাৰ সেই ভাইকো তেওঁবিলাকৰ লগত পঠালোঁ। তিতৰ বিষয়ে হলে তেওঁ মোৰ সহভাগী আৰু তোমালোকৰ প্ৰতি মোৰ সহকাৰী, আৰু আমাৰ ভাই দুজনৰ বিষয়ে হলে তেওঁলোক মণ্ডলীবিলাকৰ দূত আৰু খ্ৰীষ্টৰ গৌৰৱস্বৰূপ। এতেকে তোমালোকৰ প্ৰেম আৰু তোমালোকৰ অৰ্থে আমাৰ শ্লাঘাৰ প্ৰমাণ তেওঁলোকক দেখুৱালেই মণ্ডলীবিলাকক দেখুওৱা হবা।